নমস্কাৰ, এতিয়াৰ উজনি অসমৰ বাতৰিৰ সৈতে মই পুলক গগৈ। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই আজি ঢেকিয়াজুলিত মুখ্যমন্ত্ৰী মহিলা উদ্যমিতা অভিযানৰ অধীনত আত্মসহায়ক গোটৰ 31,224গৰাকী সদস্যাক চেক বিতৰণ কৰে। ইয়াৰে 29,530গৰাকী গ্ৰাম্যাঞ্চলৰ আৰু 1,701গৰাকী নগৰাঞ্চলৰ আত্মসহায়ক গোটৰ সদস্যা। এই উপলক্ষে ঢেকিয়াজুলি চাহ বাগিচা খেলপথাৰত আয়োজিত অনুষ্ঠানত ভাষণ দি মুখ্যমন্ত্ৰীয়ে কয় যে এই আঁচনিয়ে মহিলাসকলৰ মাজত নতুন কৰ্মস্পৃহা জগাই তুলি তেওঁলোকৰ আত্মনিৰ্ভৰশীলতাৰ বাট মুকলি কৰিব। কয় যে ৰাজ্যত বৰ্তমান 4,00,000 আত্মসহায়ক গোট আছে আৰু এই গোটসমূহৰ সৈতে 40,00,000 মহিলা জড়িত হৈ আছে। তেওঁ লগতে কয় যে ইয়াৰ 8,50,000 মহিলাই বছৰত 1,00,000 টকাকৈ উপাৰ্জন কৰে। ছোৱালী আৰু মহিলাৰ উন্নয়ন আৰু নিৰাপত্তাৰ বাবে বিগত 4 বছৰত ৰাজ্য চৰকাৰে নিৰন্তৰ কাম কৰি আছে বুলি উল্লেখ কৰি ডঃ শৰ্মাই কয় যে মুখ্যমন্ত্ৰী হিচাপে তেওঁ কাৰ্যকালত বাল্য বিবাহ ৰোধ কৰাৰ প্ৰচেষ্টাকে ধৰি নিযুত মইনাৰ দৰে বহু আঁচনি গ্ৰহণ কৰা হৈছে। তেওঁ লগতে কয় যে অহা 17 ছেপ্টেম্বৰত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ জন্মদিনৰ দিনা অৰুণোদয় আঁচনিৰ তৃতীয় পৰ্যায়ৰ অধীনত মহিলাসকলক মাহিলী 1,250টকাকৈ প্ৰদান কৰা হ'ব। অৰুণোদয় পৰিয়ালে ৰন্ধন গেছৰ চিলিণ্ডাৰ ক্ৰয়ৰ বাবে চৰকাৰৰ পৰা 250টকাকৈ ৰাজসাহায্য পাব বুলি মুখ্যমন্ত্ৰীয়ে উল্লেখ কৰে। ডঃ শৰ্মাই আজি শোণিতপুৰ জিলাৰ ৰঙাপাৰাৰ শিঙৰিজানৰ দুৰুং চাহ বাগিচাত অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ আধাৰশিলা স্থাপন কৰে। 25 কোটি টকা ব্যয় সাপেক্ষে নিৰ্মাণ কৰিবলগীয়া এই সামূহিক ৰান্ধনীঘৰ আধাৰশিলা স্থাপন অনুষ্ঠানত ৰঙাপাৰাৰ বিধায়ক কৃষ্ণ কমল তাঁতী আৰু অক্ষয় পাত্ৰ ফাউণ্ডেশ্যনৰ অধ্যক্ষ জনাৰ্দনা দাস উপস্থিত থাকে। এই কেন্দ্ৰীয় সামূহিক ৰান্ধনীঘৰৰ জৰিয়তে প্ৰধানমন্ত্ৰী পোষণ অভিযানৰ অধীনত সমগ্ৰ শিক্ষা অভিযানৰ জৰিয়তে বিদ্যালয়ৰ শিক্ষাৰ্থীসকলৰ গুণগত আৰু স্বাস্থ্যসন্মত দুপৰীয়াৰ আহাৰৰ যোগান, শিশুৰ পুষ্টিহীনতা নিৰ্মূলৰ উপৰি নিয়োগৰ সুযোগ সৃষ্টিৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে। মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই সামগ্ৰী আৰু সেৱাকৰ GST পৰিষদে GST সংস্কাৰৰ বাবে লোৱা সিদ্ধান্তৰ প্ৰতি আদৰণি জনাইছে। মুখ্যমন্ত্ৰীগৰাকীয়ে এই সিদ্ধান্তৰ জৰিয়তে স্বাস্থ্য বীমাৰ পৰা জীৱনদায়িনী ঔষধকে ধৰি বিভিন্ন সামগ্ৰীৰ ওপৰত আৰোপিত GST শূন্য কৰি দিয়া হৈছে বুলি আজি মন্তব্য কৰে। GSTৰ সংস্কাৰেৰে বিভিন্ন অত্যাৱশ্যকীয় সামগ্ৰীৰ ওপৰত আৰোপিত GST 12%ৰ পৰা 5%লৈ হ্ৰাস কৰা হৈছে বুলি মুখ্যমন্ত্ৰী ডঃ শৰ্মাই প্ৰকাশ কৰে। তেওঁ কয় যে মধ্যবিত্তই ব্যৱহাৰ কৰা 4-চকীয়া গাড়ী আৰু 2-চকীয়া বাহনৰ ওপৰত আৰোপিত GSTও 28%-18% হ্ৰাস কৰা হৈছে। শাৰদীয় দুৰ্গা পূজাৰ প্ৰাকমুহূৰ্তত এয়া অসমবাসীৰ বাবেও সুন্দৰ উপহাৰ বুলি মুখ্যমন্ত্ৰীগৰাকীয়ে মন্তব্য কৰে। তেওঁ কয় যে ভাৰতে বিশ্বৰ আন দেশৰ তুলনাত আটাইতকৈ কম সময়ৰ ভিতৰত GST সংস্কাৰ সফলভাৱে কাৰ্যকৰী কৰাৰ লগতে প্ৰয়োজন অনুসৰি ইয়াৰ সংশোধন আৰু সংস্কাৰ কৰাৰ সামৰ্থ মোদী চৰকাৰৰ দৃঢ় তথা সুপৰিকল্পিত শাসনশৈলীৰ উজ্জ্বল নিদৰ্শন। কেন্দ্ৰীয় চৰকাৰে জলজীৱন আঁচনিৰ পৰীক্ষা কৰি আছে বুলি মুখ্যমন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাই প্ৰকাশ কৰিছে। শোণিতপুৰত আজি জলজীৱন আঁচনিৰ ঠিকাদাৰৰ আন্দোলন সন্দৰ্ভত সাংবাদিকৰ আগত প্ৰতিক্ৰিয়া প্ৰকাশ কৰি মুখ্যমন্ত্ৰীগৰাকীয়ে এইদৰে কয়। তেওঁ কয় যে যিসমূহ আঁচনিৰ কাম ভালদৰে হৈছে তাৰ পুঁজি কেন্দ্ৰীয় চৰকাৰে মুকলি কৰি দিব, কাম নহলে পুঁজি লাভ কৰাত অসুবিধা হ'ব বুলি ডঃ শৰ্মাই মন্তব্য কৰে। তেওঁ কয় যে কেন্দ্ৰীয় চৰকাৰে তৃতীয় পক্ষৰ দ্বাৰা আঁচনিসমূহৰ মূল্যায়ন কৰি আছে। ডঃ ভূপেন হাজৰিকাৰ জন্ম শতবাৰ্ষিকীৰ লগত সংগতি ৰাখি পূৰ্বোত্তৰ প্ৰাদেশীয় মাৰোৱাৰী যুৱ মঞ্চৰ উদ্যোগত ডিব্ৰুগড় জিলাত অহা 7 ছেপ্টেম্বৰত চাইক্লথনৰ আয়োজন কৰা হৈছে। প্ৰদূষণমুক্ত সেউজ পৰিৱেশ গঢ়ি তোলাৰ লগতে চাইকেল চলোৱাৰ প্ৰতি জনসাধাৰণক আগ্ৰহী কৰি তোলাৰ লক্ষ্যৰে চাইক্লথনৰ আয়োজন কৰা হৈছে। এই কাৰ্যসূচীত ডঃ ভূপেন হাজৰিকা সাংস্কৃতিক ন্যাসৰ উপসভানেত্ৰী শিল্পী মনীষা হাজৰিকাকে ধৰি কেইবাগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকিব। কৃষি প্ৰযুক্তি ব্যৱস্থাপনা সংস্থাৰ উদ্যোগত আৰু মৰিগাঁও জিলা কৃষি বিভাগৰ সহযোগত জিলাখনত আজিৰে পৰা দুদিনীয়া কাৰ্যসূচীৰে কৃষক বিজ্ঞানী মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। কৃষি আৰু ইয়াৰ আনুষংগিক বিষয়সমূহত কৃষকসকলক সজাগ কৰা আৰু তেওঁলোকক কাৰিকৰী প্ৰশিক্ষণ আগবঢ়োৱাৰ উপৰি বিভিন্ন আঁচনিৰ সুবিধাসমূহৰ বিষয়ে অৱগত কৰাৰ উদ্দেশ্যে এই মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হৈছে। জিলা কৃষি বিষয়া তপন কুমাৰ ব্ৰহ্মই উদ্বোধন কৰা এই অনুষ্ঠানৰ আজি প্ৰথম দিনা শালি ধানৰ খেতিত কীট পতংগ, খুৰপোকৰ উপদ্ৰৱৰ পৰা ৰক্ষা পোৱাৰ উপায়, বৈজ্ঞানিকভাৱে হাঁহ পালন আদি বিভিন্ন বিষয়ে আলোচনা কৰা হয়। ৰাজ্যৰ 6খন মহাবিদ্যালয় পাণ্ডু মহাবিদ্যালয়, প্ৰাগজ্যোতিষ মহাবিদ্যালয়, মংগলদৈ মহাবিদ্যালয়, মৰিগাঁও মহাবিদ্যালয়, গড়গাঁও মহাবিদ্যালয় আৰু দিছপুৰ মহাবিদ্যালয়ে নাকৰ এ গ্ৰেড লাভ কৰিছে। শিক্ষামন্ত্ৰী ডাঃ ৰণোজ পেগুৱে আজি সামাজিক মাধ্যমযোগে এই কথা প্ৰকাশ কৰে। আমাৰ এতিয়াৰ বাতৰি ইমানতে শেষ হ'ল। পৰৱৰ্তী বাতৰি সন্ধিয়া 6:45